বিয়া আকাশবাণী বাতৰি পঢ়িছো অৰূপ কুমাৰ শৰ্মাই। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণৰ পাছত ৰাজনৈতিক দলসমূহে এতিয়া ষষ্ঠৰ সপ্তম তথা অন্তিম পৰ্যায়ত নিৰ্বাচন হ'বলগীয়া সমষ্টিসমূহত প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে। সমগ্ৰ দেশত আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ মৃত্যুৰ লগত সংগতি ৰাখি সন্ত্ৰাসবাদ বিৰোধী দিৱস পালন কৰা হৈছে। দিল্লীৰ ৰাজ অধীনৰ আদালতে আবকাৰী নীতি কেলেংকাৰীৰ সৈতে জড়িত কলাধন বৈধকৰণৰ গোচৰত অভিযুক্ত দিল্লীৰ উপ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টীৰ নেতা মনীষ ছিছোদিয়াৰ ন্যায়িক জিম্মা 31 মেলৈ বৃদ্ধি কৰিছে। ভাৰতৰ একতা ভয়ানে জাপানৰ কোবেত অনুষ্ঠিত বিশ্ব পেৰা এথলেটিক প্ৰতিযোগিতাৰ মহিলাৰ F-51ত সোণৰ পদক অৰ্জন কৰিছে। আৰু চেন্নাইৰ হায়দৰাবাদ কিছু সময়ৰ পাছত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া IPL ক্ৰিকেট প্ৰতিযোগিতাৰ কোৱালিফায়াৰ ৱানত কলকাতা নাইট ৰাইডাৰ্ছৰ সন্মুখীন হ'ব। লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণৰ পাছত ৰাজনৈতিক দলসমূহে এতিয়া ষষ্ঠ আৰু সপ্তম তথা অন্তিম পৰ্যায়ত নিৰ্বাচন হ'বলগীয়া সমষ্টিসমূহত প্ৰচাৰ তীৱতৰ কৰি তুলিছে। 25 মে আৰু 1 জুনত ষষ্ঠ আৰু সপ্তম পৰ্যায়ৰ 57টাকৈ সমষ্টিত ভোটগ্ৰহণ কৰা হ'ব। প্ৰধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ মতিহাৰীৰ গান্ধী ময়দানত এখন নিৰ্বাচনী সভাত ভাষণ দিয়ে। প্ৰধানমন্ত্ৰীৰ ভাষণত কংগ্ৰেছক এটা পৰিয়ালকেন্দ্ৰিক দল বুলি অভিহিত কৰাৰ লগতে দলটোৱে মাত্ৰ এটা পৰিয়ালৰ স্বাৰ্থ সিদ্ধিৰ হকে কাম কৰি আহিছে বুলি অভিযোগ তোলে। লোকসভা নিৰ্বাচনত কংগ্ৰেছ নেতৃত্বাধীন IMDI মিত্ৰজোঁটৰ পতন ঘটিব বুলি তেওঁ দাবী কৰে। শ্ৰীমোদীয়ে কয় যে জনসাধাৰণে নিৰ্বাচনত দুৰ্নীতি আৰু ভাৰত বিৰোধী অভিযানত লিপ্ত হোৱাসকলক যোগ্য প্ৰত্যুত্তৰ দিব। মহাত্মা গান্ধীৰ সত্যাগ্ৰহ আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা শিকনি ৰাজ্যৰ পৰা উদ্বুদ্ধ হোৱা বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে মহাত্মা গান্ধীৰ সপোন পূৰণত কংগ্ৰেছ ব্যৰ্থ হৈছে। মহাত্মা গান্ধীৰ পৰিষ্কাৰ পৰিচ্ছন্নতা নীতি অনুসৰণ কৰিয়েই প্ৰতিটো পৰিয়ালৰ বাবে শৌচালয়ৰ ব্যৱস্থা কৰা হৈছে বুলি শ্ৰীমোদীয়ে মন্তব্য কৰে। তেওঁ লগতে দুখীয়া জনসাধাৰণক বিদ্যুৎ আৰু ৰন্ধন গেছৰ সংযোগ প্ৰদানৰ বাবে লোৱা পদক্ষেপৰ ওপৰত আলোকপাত কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে IMDI মিত্ৰজোঁটে একবিংশ শতিকাৰ আশা আকাংক্ষাৰ সৈতে খোজ মিলাব নোৱাৰে আৰু একমাত্ৰ NDAহে এই সপোন বাস্তৱায়িত কৰিব পাৰিব। তেওঁ লগতে কেন্দ্ৰত এখন নিৰ্ণায়ক চৰকাৰেৰে পৰৱৰ্তী 5 বছৰত অধিক ক্ষীপ্ৰতাৰে উন্নয়নমূলক কাম সম্পন্ন কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰে। পাছত শ্ৰীমোদীয়ে মহাৰাজগঞ্জ সংসদীয় সমষ্টিৰ গৰিয়াকুঠিত আন এখন নিৰ্বাচনী সভাত ভাগ লৈ IMDI মিত্ৰজোঁটক সাম্প্ৰদায়িক, জাতিগত আৰু বংশবাদী মিত্ৰজোঁট বুলি অভিযোগ তোলে। তেওঁ কয় যে এই মিত্ৰজোঁটে জনসাধাৰণৰ কল্যাণৰ হকে কাম কৰিব নোৱাৰে, কিয়নো নিজৰ পৰিয়ালৰ উন্নতিয়ে তেওঁলোকৰ একমাত্ৰ উদ্দেশ্য। একেদৰে প্ৰতিৰক্ষা মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজনাথ সিঙে আজি দলীয় প্ৰাৰ্থী ধল্লু মাহাতৰ হৈ বোকাৰ প্ৰচাৰ চলায়। প্ৰচাৰ স্থলত শ্ৰীসিঙে ঝাৰখণ্ড মুক্তি মৰ্চা আৰু ইয়াৰ নেতাসকলক সমালোচনা কৰি কয় যে দলটো ক্ষমতালৈ অহাৰ পৰা ৰাজ্যখনত দুৰ্নীতি বৃদ্ধি পাইছে আৰু উন্নয়ন ব্যাহত হৈছে। হেমন্ত চৰেনৰ নাম উল্লেখ নকৰাকৈ তেওঁ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ এগৰাকী সহযোগীৰ বাসগৃহৰ পৰা বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ হোৱা ঘটনাক সমালোচনা কৰে। মুখ্যমন্ত্ৰী জড়িত নাথাকিলে এনে হ'ব নোৱাৰে বুলি তেওঁ উল্লেখ কৰে। আনহাতে আম আদমী পাৰ্টীৰ নেতা তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে আজি জামছেদপুৰত এখন নিৰ্বাচনী সভাত ভাগ লৈ ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত চৰেনৰ কাৰাদণ্ড ৰাজনৈতিক ষড়যন্ত্ৰৰ অংশ বুলি অভিযোগ তোলে। হেমন্ত চৰেনক জনজাতি সম্প্ৰদায়ৰ ডাঙৰ নেতা বুলি উল্লেখ কৰি শ্ৰীকেজৰিৱালে কয় যে জে এম এমৰ পিতৃস্বৰূপ শিবু চৰেনে ঝাৰখণ্ডক এখন সুকীয়া ৰাজ্যৰূপে গঢ়ি তোলাৰ বাবে কঠোৰ সংঘৰ্ষ কৰিছিল। দিল্লীতো 7খন সংসদীয় আসনৰ বাবে প্ৰচাৰ তুংগত উঠিছে। বিজেপি, আম আদমী পাৰ্টী আৰু কংগ্ৰেছে শনিবাৰে ভোটগ্ৰহণ হ'বলগীয়া সমষ্টিকেইটাৰ ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে উঠি পৰি লাগিছে। আম আদমী পাৰ্টী আৰু কংগ্ৰেছে মূল্যবৃদ্ধি, কৰ্মসংস্থাপনহীনতা আৰু কেন্দ্ৰীয় সংস্থাসমূহৰ অপব্যৱহাৰৰ বিষয় লৈ বিজেপিক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। বিজেপিয়েও সুৰনীতি কেলেংকাৰী আৰু অনিয়মৰ অন্যান্য ঘটনাক লৈ আম আদমী পাৰ্টীক তীব্ৰ সমালোচনা কৰিছে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই আজি চাৰ্নি চকত এটা ৰোড শ্বত ভাগ লয় আৰু পালামত এখন নিৰ্বাচনী সভাক সম্বোধন কৰে। ইপিনে আম আদমী পাৰ্টীৰ আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে উত্তৰ পূব দিল্লীত এটা ৰোড শ্বত অংশ লয়। দিল্লী কংগ্ৰেছৰ সভাপতি দেৱেন্দ্ৰ যাদৱ আৰু অন্যান্য নেতাসকলে মহানগৰখনৰ বিভিন্ন অংশত প্ৰচাৰ চলাইছে। পঞ্জাৱৰ পৰা আম আদমী পাৰ্টীৰ প্ৰাক্তন বিধায়ক জগবীৰ সিং ব্ৰাৰে আজি বিজেপিত যোগদান কৰে। নতুন দিল্লীৰ দলৰ মুখ্য কাৰ্যালয়ত বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তৰুণ চুগাৰ উপস্থিতিত তেওঁক দলত অন্তৰ্ভুক্ত কৰা হয়। সমগ্ৰ দেশত আজি সন্ত্ৰাসবাদ বিৰোধী দিৱস পালন কৰা হৈছে। 1991 চনৰ 21 মেত LTTEৰ আত্মঘাতী বোমাৰু আক্ৰমণত চেন্নাইৰ সমীপৰ এখন গাঁৱত প্ৰাণ হেৰুওৱা প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ মৃত্যুবাৰ্ষিকীৰ লগত সংগতি ৰাখি এই দিৱস পালন কৰা হয়। সমাজ আৰু ৰাষ্ট্ৰৰ ওপৰত সন্ত্ৰাসবাদ আৰু হিংসাৰ নেতিবাচক প্ৰভাৱৰ বিষয়ে জনসাধাৰণক সজাগ কৰি তোলাৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মৃত্যুবাৰ্ষিকীত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰিছে। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে, কংগ্ৰেছৰ সংসদীয় দলৰ নেত্ৰী ছোনিয়া গান্ধী আৰু কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়েও ৰাজীৱ গান্ধীৰ মৃত্যুবাৰ্ষিকী উপলক্ষে নতুন দিল্লীৰ বীৰভূমিত থকা প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ সমাধিত পুষ্পাৰ্ঘ্য নিবেদন কৰে। আফগানৰ নীতি কেলেংকাৰীৰ সৈতে জড়িত কলাধন বৈধকৰণৰ গোচৰত অভিযুক্ত দিল্লীৰ উপ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টীৰ নেতা মনীষ ছিছোদিয়াৰ ন্যায়িক জিম্মা আজি দিল্লীৰ ৰাউজ এভিনিউ আদালতে 31 মে'লৈ বৃদ্ধি কৰে। ছিছোদিয়াৰ বিৰুদ্ধে গোচৰৰ পৰৱৰ্তী শুনানি অহা 31 মে'ত গ্ৰহণ কৰা হ'ব। চি বি আই গ্ৰেপ্তাৰ কৰাৰ পিছত বিগত বৰ্ষৰ 26 ফেব্ৰুৱাৰীৰ পৰা ন্যায়িক জিম্মাত আছিল ছিছোদিয়া। পিছত বিধি বলবৎকাৰী সঞ্চালকালয়ে তেওঁক গ্ৰেপ্তাৰ কৰে। সদ্যপ্ৰয়াত ইৰাণৰ ৰাষ্ট্ৰপতি ডঃ ছৈয়দ ইব্ৰাহিম ৰাইছি আৰু বিদেশ মন্ত্ৰী হুছেইন আমিৰ আব্দুল্লাহিয়ানৰ প্ৰতি সন্মান জনাই সমগ্ৰ দেশতে আজি এদিনীয়া ৰাষ্ট্ৰীয় শোক পালন কৰা হয়। সেয়া হৈ সমগ্ৰ দেশতে নিয়মীয়াকৈ ৰাষ্ট্ৰীয় পতাকা উৰি থকা ভৱনসমূহত ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিত কৰি ৰখা হয়। লগতে আজি দিনটোত কোনোধৰণৰ আনুষ্ঠানিক মনোৰঞ্জনমূলক কাৰ্যসূচী পালন কৰা নহয়। উল্লেখযোগ্য যে ইৰাণৰ ৰাষ্ট্ৰপতি আৰু বিদেশ মন্ত্ৰী শনিবাৰে এটা হেলিকপ্টাৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে। বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি নতুন দিল্লীৰ ইৰাণৰ দূতাবাসত উপস্থিত হৈ ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছি আৰু বিদেশ মন্ত্ৰী হুছেইন আমিৰ আব্দুল্লাহিয়ানৰ কৰুণ মৃত্যুত শোক প্ৰকাশ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ডঃ জয়শংকৰে কয় যে ভাৰত ইৰাণৰ সম্পৰ্কৰ বিকাশত প্ৰয়াত নেতা দুগৰাকী ভাৰতৰ বন্ধু হিচাপে সদায় স্মৰণীয় হৈ ৰব। এই কঠিন সময়ত ভাৰত চৰকাৰ ইৰাণৰ জনসাধাৰণৰ সৈতে সংহতিৰে থিয় দিব বুলিও ডঃ জয়শংকৰে কয়। ভাৰতৰ একতা ভয়ানে জাপানৰ কোবেত অনুষ্ঠিত বিশ্ব পেৰা এথলেটিক প্ৰতিযোগিতাৰ মহিলাৰ F-51 শিতানত সোণৰ পদক অৰ্জন কৰিছে। খেলুৱৈগৰাকীয়ে আজি 20.12 মিটাৰৰ বছৰটোৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনেৰে স্বৰ্ণ পদক হস্তগত কৰে। ভাৰতৰ আন এগৰাকী খেলুৱৈ কশিষ লাকৰাই 14.56 মিটাৰেৰে ৰূপৰ পদক লাভ কৰে। আনহাতে আলজেৰিয়াৰ নাজিৰ বাউছৰফে এই শিতানত ব্ৰঞ্জৰ পদক অৰ্জন কৰে। ছানৰাইজাৰ্ছ হায়দৰাবাদ কিছু সময়ৰ পাছত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া IPL ক্ৰিকেট প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ওৱানত কলকাতা নাইট ৰাইডাৰ্ছৰ সন্মুখীন হ'ব। আজিৰ খেলখনত জয়লাভ কৰা দলটোৱে পোনপটীয়াকৈ ফাইনেলত খেলাৰ সুযোগ লাভ কৰিব। আনহাতে পৰাজিত দলটোৱে শুকুৰবাৰে কোৱালিফায়াৰ টুত খেলাৰ যোগ্যতা অৰ্জন কৰিব। একেখন ষ্টেডিয়ামত কাইলৈ ৰাজস্থান ৰয়েলছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ মাজত এলিমিনেটৰ খেলখন অনুষ্ঠিত হ'ব। এই খেলখনত বিজয়ী দলটোৱে কোৱালিফায়াৰ টুত খেলাৰ সুযোগ লাভ কৰিব। অসম ক্ৰিকেট সন্থাৰ উদ্যোগত কাইলৈৰ পৰা কনকলতা বৰুৱা আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। ৰাজ্যৰ কেইবাটাও দলে অংশ ল'বলগীয়া এই প্ৰতিযোগিতাত দলসমূহক 7টা ক্লাষ্টাৰত ভাগ কৰি বিভিন্ন স্থানত খেলসমূহ খেলোৱা হ'ব। গ্ৰুপ এৰ খেলসমূহৰ বাহিৰে বাকী খেলসমূহ কাইলৈ আৰম্ভ হ'ব। কৰিমগঞ্জ, হোজাই, শিলচৰ আৰু হাইলাকান্দি জিলাৰ অংশগ্ৰহণেৰে কৰিমগঞ্জত হ'বলগীয়া গ্ৰুপ এৰ খেল 24 মে'ত আৰম্ভ হ'ব। আনহাতে গ্ৰুপ বিৰ খেল গোলাঘাট, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ আৰু নাহৰকটীয়াৰ অংশগ্ৰহণেৰে গোলাঘাটত খেলোৱা হ'ব। বৰপেটাত হ'বলগীয়া গ্ৰুপ চিৰ খেলত নলবাৰী, বৰপেটা, তেজপুৰ, নগাঁও আৰু বঙাইগাঁৱত হ'বলগীয়া গ্ৰুপ ডিৰ খেলত বঙাইগাঁও, গোৱালপাৰা, ধুবুৰী আৰু বিশ্বনাথ জিলাই অংশগ্ৰহণ কৰিব। একেদৰে মঙলদৈত লখিমপুৰ, তিনিচুকীয়া আৰু ধেমাজিৰ গ্ৰুপ ইৰ খেল গুৱাহাটী, ৰঙিয়া, উত্তৰ পূব সীমান্ত ৰেলৱে আৰু বিলাসীপাৰাৰ অংশগ্ৰহণেৰে গ্ৰুপ এফৰ খেল মৰিগাঁৱৰ বোকাখাট আৰু মৰিগাঁও, বোকাখাট, কোকৰাঝাৰ আৰু যোৰহাটৰ গ্ৰুপ জিৰ খেল খেলোৱা হ'ব। আপোনালোকে আমাৰ বাতৰি আকাশবাণীৰ ৱেবছাইট newsonair.nic.inতো শুনিব পাৰে। লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণৰ পাছত ৰাজনৈতিক দলসমূহে এতিয়া ষষ্ঠ আৰু সপ্তম তথা অন্তিম পৰ্যায়ত নিৰ্বাচন হ'বলগীয়া সমষ্টিসমূহত প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে। সমগ্ৰ দেশত আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ মৃত্যুৰ লগত সংগতি ৰাখি সন্ত্ৰাসবাদ বিৰোধী দিৱস পালন কৰা হৈছে। ভাৰতৰ একতা ভয়ানে জাপানৰ কোবেত অনুষ্ঠিত বিশ্ব পেৰা এথলেটিক প্ৰতিযোগিতাৰ মহিলাৰ F-51 শিতানত সোণৰ পদক অৰ্জন কৰিছে আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদ কিছু সময়ৰ পাছত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া IPL ক্ৰিকেট প্ৰতিযোগিতাৰ কোৱালিফায়াৰ ওৱানত কলকাতা নাইট ৰাইডাৰ্ছৰ সন্মুখীন হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।